এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। তেল আৰু প্ৰাকৃতিক গেছ নিগম ONGC-য়ে শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰত গেছ নিৰ্গমন ৰোধ কৰাৰ বাবে দেশ বিদেশৰ বিশেষজ্ঞৰ পৰামৰ্শ অনুযায়ী কাম কৰি আছে যদিও পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই। প্ৰতিষ্ঠানটোৱে গেছ নিৰ্গমন হৈ থকা 147 নম্বৰ ৰিগৰ খননৰ দায়িত্বত থকা SK পেট্ৰ নামৰ ব্যক্তিগত খণ্ডৰ কোম্পানীটোৰ বিৰুদ্ধে নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে। কালি ONGC-ৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক ভাস্কৰ চৌধুৰীয়ে এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে তদন্তৰ প্ৰতিবেদন অহাৰ পাছতে নিগমে উচিত পদক্ষেপ গ্ৰহণ কৰিব। ইপিনে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে তৈল ক্ষেত্ৰখনত হৈ থকা গেছ নিৰ্গমন ৰোধ কৰাৰ বাবে ONGC-য়ে চলাই থকা প্ৰচেষ্টাৰ বুজ লৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ONGC-ৰ বিভিন্ন কেন্দ্ৰৰ পৰা বিশেষজ্ঞ লোকসকলক অনা হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উচ্চ ক্ষমতাসম্পন্ন পাম্প ব্যৱহাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰৰ ভটিয়াপাৰৰ ONGC-ৰ গেছ নিৰ্গমনৰ ফলত ক্ষতিগ্ৰস্ত 332 পৰিয়ালক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 25,000 টকাৰ এককালীন সাহায্য দিয়া হ'ব বুলি ঘোষণা কৰিছে। মৰাণসভা সদৌ মৰাণ ছাত্ৰ সন্থাকে ধৰি মৰাণ জনজাতীয় কেইবাটাও সংগঠনে কালি ডিব্ৰুগড়ৰ অসম সচিবালয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি জনগোষ্ঠীটোৰ কেইবাটাও দাবী উত্থাপন কৰে। সংগঠনকেইটাই মৰাণ জনজাতিক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, অৰুণাচল প্ৰদেশত বাস কৰা মৰাণসকলৰ সমস্যাকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰে। তেওঁলোকে লগতে তিনিচুকীয়া জিলাৰ কৰ্দৈগুৰি গাঁৱৰ পানীত পৰি মৃত্যু হোৱা সুমন মৰাণ নামৰ যুৱকগৰাকীৰ পৰিয়াললৈ এককালীন আৰ্থিক সাহায্য প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীক আহান জনায়। ডঃ শৰ্মাই এই আহানৰ প্ৰতি সঁহাৰি জনাই দৰিদ্ৰ পৰিয়ালটোলৈ 5,00,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী তথা তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই আজি মাৰ্ঘেৰিটা সমষ্টিত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আৰু মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ শেহতীয়া স্থিতিৰ পৰ্যালোচনা কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে আঁচনি তিনিখনৰ সফল ৰূপায়ণ সুনিশ্চিত কৰিবলৈ আৰু পূৰ্বতে বাদ পৰি যোৱা যোগ্য হিতাধিকাৰীসকলক আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। বৈঠকত বিধায়ক ভাস্কৰ শৰ্মা আৰু জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। চৰাইদেউ জিলাৰ সোণাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সমণ্ডলত আজি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে অভিযান চলাই এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক উৎকোচ গ্ৰহণৰ অভিযোগত আটক কৰে। দীপা কটকী নামৰ কৰ্মচাৰীগৰাকীয়ে কাৰ্যালয়টোৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী প্ৰয়াত দিলীপ লাহনৰ পৰিয়ালৰ পৰা পেঞ্চন আদায়ৰ বাবে উৎকোচ দাবী কৰিছিল। এই অভিযোগৰ ভিত্তিত তদাৰকী কোষে অভিযান চলাই কৰ্মচাৰীগৰাকীক আটক কৰাৰ লগতে তেওঁৰ কাৰ্যালয়ৰ নথি পত্ৰ পৰীক্ষা কৰি আছে। অসম আৰু মেঘালয়ত আজি আৰু কাইলৈ ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই দুদিনত ৰাজ্য দুখনত ধুমুহা গাজনিৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সতৰ্কতা জাৰি কৰিছে। মন্ত্ৰালয়ে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এই সময়ছোৱাত ভূমিস্খলন আৰু বান প্ৰৱণ এলেকাৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহান জনাইছে। লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ কেইবাখনো ঠাই এতিয়াও বানৰ কবলত আছে। বৰষুণ হৈ থাকিলে ৰঙানদীৰ স্লুইছ গেট খুলি দিয়া হ'ব পাৰে বুলি স্থানীয় লোকক সাৱধান হৈ থাকিবলৈ কৰ্তৃপক্ষই আহান জনাইছে। সাহিত্য একাডেমীয়ে 2025 বৰ্ষৰ যুৱ সাহিত্য আৰু শিশু সাহিত্য বঁটা লাভ কৰা ব্যক্তিসকলৰ নামৰ তালিকা প্ৰকাশ কৰিছে। অসমৰ সুপ্ৰকাশ ভূঞালৈ কুচিয়ানামা শীৰ্ষক চুটিগল্প সংকলনৰ বাবে যুৱ সাহিত্য বঁটা আৰু সুৰেন্দ্ৰ মোহন দাসলৈ মইনাহঁতৰ পদ্যৰ বাবে শিশু সাহিত্য বঁটা আগবঢ়োৱা হৈছে। অমৰ খুংগুৰ বড়োৱে বড়োভাষাত লিখা অং অংশুৰ কবিতা সংকলনৰ বাবে যুৱ সাহিত্য বঁটা আৰু বিনয় কুমাৰ ব্ৰহ্মই খান্তি বোচন আৰু আখু দানাই শিশুগল্প সংকলনৰ বাবে শিশু সাহিত্য বঁটা লাভ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বঁটা লাভ কৰা চাৰিওজন সাহিত্যিকলৈ অভিনন্দন জ্ঞাপন কৰিছে। শ্ৰীসোণোৱালে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত ভাষা সাহিত্যৰ উৎকৰ্ষ সাধনেৰে অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰা এই যাত্ৰা অব্যাহত ৰাখিবলৈ তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰে। অসম চৰকাৰে 400 চিকিৎসা আৰু স্বাস্থ্য বিষয়ক আজি নিযুক্তি পত্ৰ প্ৰদান কৰে। তৃণমূল পৰ্যায়ৰ পৰা মানসম্পন্ন স্বাস্থ্যসেৱা প্ৰদানৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই নিযুক্তি প্ৰদান কৰা হৈছে। এই উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় প্ৰেক্ষাগৃহত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত কয় যে নৱনিযুক্ত বিষয়াসকলে চৰকাৰী চাকৰি লাভৰ সপোন বাস্তৱায়িত কৰাৰ লগতে উন্নত স্বাস্থ্যসেৱা প্ৰদানত সহায় কৰিব। বিগত কেইবছৰমানত স্বাস্থ্যসেৱাৰ দিশত লাভ কৰা সাফল্য হিচাপে প্ৰসূতি মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস হৈছে বুলিও ডঃ শৰ্মাই উল্লেখ কৰে। 2029 চনৰ ভিতৰত অসমত 30 চিকিৎসা মহাবিদ্যালয় স্থাপন কৰি ৰাজ্যখনক চিকিৎসা আৰু স্বাস্থ্যসেৱাৰ দিশত শক্তিশালী কৰি তোলাৰ লক্ষ্য লোৱা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ কয় যে ৰাজ্যত 6 পৰা 13 চিকিৎসা মহাবিদ্যালয় বৃদ্ধি পোৱাৰ ফলত 16 স্বাস্থ্যসেৱা প্ৰদানৰ সুবিধা হৈছে।